لا تعتذروا قد كفرتم بعد إيمانكم إن نعف عن طائفة منكم نعذب طائفة بأنهم كانوا مجرمين
তোমালোকে এতিয়া উজুৰ আপত্তি নকৰিবা কাৰণ নিশ্চয় তোমালোকে ইমান পোষণ কৰাৰ পিছত আকৌ কুফুৰি কৰিছা আমি তোমালোকৰ মাজৰ কিছুমানক ক্ষমা কৰিলেও আন কিছুমানক শাস্তি প্ৰদান কৰিমেই কাৰণ নিশ্চিতভাৱে সিহঁত হৈছে অপৰাধী